আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। ৰাজ্যৰ 5টা সমষ্টিত আজি শান্তিপূৰ্ণভাৱে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি বিয়লি 5 বজা পৰ্যন্ত ৰাজ্যখনত প্ৰায় 71% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত ভোটদাতাসকলে উৎসাহ উদ্দীপনাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে 86,47,869। ইয়াৰে 42,82,887 পুৰুষ হোৱাৰ বিপৰীতে 43,64,859 মহিলা। তদুপৰি 123 তৃতীয় লিংগৰ ভোটদাতা। 5টা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা 35 প্ৰাৰ্থীৰ ভিতৰত 4 মহিলা প্ৰাৰ্থী। ইয়াৰ ভিতৰত 3 কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে আন এগৰাকীয়ে শোণিতপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। বিয়লি 5 বজালৈ লাভ কৰা তথ্য অনুসৰি শোণিতপুৰ সমষ্টিত 69.84%, কাজিৰঙা সমষ্টিত 68.90%, ডিব্ৰুগড় লোকসভা সমষ্টিত 70.65%, লখিমপুৰ সমষ্টিত 68.34% আৰু যোৰহাটত 76.2% ভোটদান সম্পূৰ্ণ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কামাখ্যা প্ৰসাদ তাছা, ৰঞ্জিৎ দত্ত, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈকে ধৰি কেইবাগৰাকীও আগশাৰীৰ নেতাৰ আজি ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব। শোণিতপুৰ সমষ্টিৰ পৰা 8, ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা 3, কাজিৰঙাৰ পৰা 11, লখিমপুৰৰ পৰা 9 আৰু যোৰহাট সমষ্টিৰ 4 ধৰি 35 প্ৰাৰ্থীয়ে আজি প্ৰতিদ্বন্দ্বিতা কৰিছে। যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ, ডিব্ৰুগড় সমষ্টিৰ সৰ্বানন্দ সোণোৱাল, লুৰিণজ্যোতি গগৈকে ধৰি কেইবাগৰাকীও আগশাৰীৰ নেতাই আজি পুৱাৰ ভাগত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত ভোটদান কৰে। এইবেলি ৰাজ্যত পুৰণি ভোটদাতাসকলৰ সমান্তৰালকৈ নতুন ভোটদাতাৰো ব্যাপক অংশগ্ৰহণ পৰিলক্ষিত হৈছে। পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত শাৰী পাতি ভোটদাতাসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ নাগৰিকসকলেও বিপুল উৎসাহেৰে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকে শাৰীৰিক অসুস্থতা সত্বেও নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। তদুপৰি বিশেষভাৱে সক্ষম নাগৰিকসকলকো ব্যাপক উৎসাহেৰে ভোটদান কৰা দেখিবলৈ পোৱা গৈছে। কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট জিলাৰ বোকাখাট বিধানসভা সমষ্টিৰ 136 কলাখোৱা LP স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰটো বিশেষভাৱে সক্ষম লোকে পৰিচালনা কৰিছে। 926 ভোটাৰ থকা এই বিশেষ কেন্দ্ৰটোত ভোটদাতাসকলে ব্যাপক হাৰত ভোটদান কৰা পৰিলক্ষিত হৈছে। আনহাতে চৰাইদেউ নিৰ্বাচনী জিলাৰ অধীনৰ 4টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলাই পৰিচালনা কৰিছে। মহিলা বিষয়াসকলে পৰিচালনা কৰা ভোটগ্ৰহণ কেন্দ্ৰকেইটাত পুৱাৰে পৰা ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিছে। মনোনয়ন দাখিলৰ অন্তিম দিনা আজি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে খানাপাৰাত অনুষ্ঠিত এখন জনসভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। বিজেপি প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত আয়োজিত জনসভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা প্ৰমুখ্যে কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে। ইপিনে বৰপেটা লোকসভা সমষ্টিৰ CPIM প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে আজি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত এখন জনসভাত উদ্ধৱ বৰ্মন, হেমেন দাসসহ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। বৰপেটা লোকসভা সমষ্টিৰ বাবে মুঠ 15 প্ৰাৰ্থী মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা তথা সমদলৰ আয়োজন কৰা হয়। অসম তৃণমূল কংগ্ৰেছে আজি বৰপেটাৰ বাবে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই জিলা কাৰ্যালয়ত ইস্তাহাৰ মুকলি কৰি সমষ্টিটোৰ বিকাশৰ বাবে 9 বিষয় অন্তৰ্ভুক্ত কৰা হৈছে বুলি সদৰী কৰে। অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত আজি লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া 2 বিক্ষিপ্ত ঘটনাৰ বাদে প্ৰায় নিয়াৰিকৈ সম্পন্ন হয়। অৱশ্যে মণিপুৰৰ কেইটামান ভোটকেন্দ্ৰত কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত ভোটগ্ৰহণ ব্যাহত হয়। ৰাজ্যখনত সামগ্ৰিকভাৱে বিয়লি 5 পৰ্যন্ত 68.47% ভোটদাতাই ভোটদান কৰে। ইপিনে নাগালেণ্ডত প্ৰায় 56%, অৰুণাচল প্ৰদেশত প্ৰায় 64%, মেঘালয়ত প্ৰায় 70%, মিজোৰামত 52%ৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে বুলি জানিব পোৱা গৈছে।